দ্বিতীয় বংশাৱলী ৩২ অধ্যায়। এই সকলো কাৰ্য আৰু বিশ্বস্ত আচৰণৰ পাছত অসুৰৰ ৰজা সনহেৰিবে আহি যিহুদাৰ দেশত আহিল। তেওঁ সেই ঠাইত চাউনি পাতিছিল, কিয়নো তেওঁ গড়েৰে আবিত নগৰবোৰ আক্ৰমণ কৰি গড় ভাঙি তাক নিজৰ কৰিবলৈ মন কৰিছিল। হিজকিয়াই যেতিয়া সনহেৰিব অহা আৰু জেৰুচালেমৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰিবৰ মন থকা দেখিলে, তেওঁ নগৰৰ বাহিৰত থকা ভুমুকবোৰৰ পানী বন্ধ কৰিবলৈ অধ্যক্ষ আৰু বীৰপুৰুষসকলৰ সৈতে আলোচনা কৰিলে। তাতে তেওঁলোকে তেওঁক সহায় কৰিলে। তেতিয়া অনেক মানুহ গোট খাই সকলো ভুমুক আৰু দেশৰ মাজেদি বৈ যোৱা জুৰিবোৰ বন্ধ কৰি দিলে। তেওঁলোকে ক'লে, অসুৰৰ ৰজাসকলে আহি কিয় অধিক পৰিমাণে পানী পাব? এনেতে হিজকিয়াই সাহসেৰে ভগা ছিগা গড়বোৰ মেৰামত কৰি ওখ ঘৰবোৰ সমান আৰু ওখ কৰিলে আৰু বাহিৰত আন গড় সাজি দাউদৰ নগৰত থকা মিল্লো সুসজ্জিত কৰিলে আৰু বহু পৰিমাণে অস্ত্ৰ শস্ত্ৰ আৰু ঢাল যুগুত কৰিলে। তেওঁ লোকসকলৰ ওপৰত সেনাপতিসকল নিযুক্ত কৰিলে। নগৰৰ দুৱাৰৰ ওচৰৰ মুকলি ঠাইত নিজৰ ওচৰত তেওঁলোকক গোটাই উৎসাহ দি তেওঁৰ এই কথা ক'লে, তোমালোকে বলৱন্ত আৰু হাঁহিয়াল হোৱা, অসুৰৰ ৰজালৈ আৰু তেওঁৰ লগৰ সেই সৈন্যসমূহলৈ ভয় নকৰিবা আৰু ব্যাকুল নহবা, কাৰণ তেওঁৰ লগত থকা সকলোতকৈ আমাৰ লগত থকাজন মহান। তেওঁৰ লগত মাংসময় বাহুহে আছে, কিন্তু আমাক সহায় কৰিবলৈ আৰু আমাৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ আমাৰ ঈশ্বৰ যিহুৱা আমাৰ লগত আছে। তাতে লোকসকল যিহুদাৰ ৰজা হিজকিয়াৰ কথাত সান্ত্বনা পালে। তাৰ পাছত অসুৰৰ ৰজা সনহেৰিব যেতিয়া সৈন্য সামন্তৰ সৈতে লাখিছৰ ওচৰত আছিল, তেতিয়া জেৰুচালেমলৈ যিহুদাৰ ৰজা হিজকিয়াৰ আৰু জেৰুচালেমত থকা সকলো যিহুদাৰ লোকসকলৰ ওচৰলৈ তেওঁ ডাকবোৰৰ দ্বাৰাই তেওঁ এইবোৰ কথা কৈ পঠিয়ালে। অসুৰৰ ৰজা সনহেৰিবে এই কথা কৈছে, তোমালোকে কাৰ ওপৰত নিৰ্ভয় কৰি জেৰুচালেমক দখল কৰিবলৈ সুৰক্ষিত অৱস্থাত আছা বুলি ভাবিছা? আমাৰ ঈশ্বৰ যিহুৱাই আমাক ৰজা অসুৰৰ হাতৰ পৰা উদ্ধাৰ কৰিব। এই কথা কৈ হিজকিয়াই ভোকত আৰু পিয়াহত মৰিবলৈ দিবৰ বাবে তোমালোকক ভুলোৱা নাইনে? সেই হিজকিয়াই জানো তেওঁ ওখ ঠাই আৰু যজ্ঞবেদীবোৰ গুচোৱা নাই, আৰু তোমালোকে একেটা যজ্ঞবেদীৰ আগত সেৱা কৰিব আৰু তাৰে ওপৰত ধূপ জ্বলাব লাগিব, এইবুলি জানো যিহুদা আৰু জেৰুচালেমত আজ্ঞা দিয়া নাই। মই আৰু মোৰ ওপৰ পিতৃসকলে দেশবোৰৰ আটাই জাতি কি কৰিলোঁ সেই বিষয়ে তোমালোকে জানো নাজানা? সেই নানা দেশীয় জাতিবোৰৰ দেৱতাবোৰে জানো কোনো প্ৰকাৰে মোৰ হাতৰ পৰা নিজ নিজ দেশ ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল? মোৰ ওপৰ পিতৃসকলে যিবোৰ জাতিক নিঃশেষে সংসাৰ কৰিছিল, তেওঁলোকৰ সকলো দেৱতাবোৰৰ মাজত কোনে নিজ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিছিল যে তোমালোকৰ ঈশ্বৰে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পাৰে? এই হেতুকে হিজকিয়াই তোমালোকক নুভুলাওক আৰু সেইদৰে তোমালোকৰ প্ৰবৃত্তি নজন্মাওক আৰু তোমালোকে তাত প্ৰত্যয় নকৰিবা, কিয়নো মোৰ হাতৰ পৰা আৰু মোৰ ওপৰ পিতৃসকলৰ হাতৰ পৰা নিজ প্ৰজাসকলক উদ্ধাৰ কৰিবলৈ কোনো জাতি কি ৰাজ্যৰ কোনো দেৱতাৰে সাধ্য নাছিল। তেন্তে তোমালোকৰ ঈশ্বৰে যে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব, ই তাতকৈ কিমান কম পৰিমাণে অসম্ভৱ! সনহেৰিবৰ ডাকবোৰে আনকি ঈশ্বৰ যিহুৱাৰ আৰু তেওঁ দাস হিজকিয়াৰ বিৰুদ্ধে আৰু অধিক কথা ক'লে, আৰু তেওঁ ইজৰাইলৰ ঈশ্বৰ যিহুৱাক ঠাট্টা কৰিবলৈ আৰু তেওঁ বিৰুদ্ধে কথা ক'বলৈ এইদৰে পত্ৰও লিখিছিল। তেওঁ কৈছিল যে নানা দেশীয় জাতিসমূহৰ দেৱতাবোৰে যেনেকৈ মোৰ হাতৰ পৰা নিজ নিজ প্ৰজাসকলক উদ্ধাৰ কৰিব নোৱাৰিলে, তেনেকৈ হিস্কিয়াৰ ঈশ্বৰেও তেওঁ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিব। তাৰ পাছত তেওঁলোকে নগৰ অধিকাৰ কৰি লোৱাৰ চলেৰে জিৰচালেমৰ গড়ৰ ওপৰত থকা লোকসকলক ভয় দেখুৱাবলৈ আৰু বিহুল কৰিবলৈ ইব্ৰী ভাষাৰে তেওঁলোকলৈ বুলি বৰকৈ চিঞৰিবলৈ ধৰিলে। আৰু পৃথিৱীত থকা আন জাতিসমূহৰ যি দেৱতাবোৰ মানুহৰ হাতেৰে সজা সেইবোৰৰ বিষয়ে কোৱাৰ দৰে তেওঁলোকে জিৰচালেমৰ ঈশ্বৰৰ বিষয়েও কথা ক'লে। পাছৰ ৰজা হিস্কিয়া আৰু আমোছৰ পুত্ৰ যিচয়া ভাববাদীয়ে এই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু স্বৰ্গৰ ফাললৈ মুখ কৰি কাটৰুক্তি কৰিলে। তাতে জিহুৱাই এজন দূত পঠিয়ালে। তেওঁ অসুৰৰ ৰজাৰ চাউনিৰ আটাই বলৱান বীৰ পুৰুষক, প্ৰধান লোকক আৰু সেনাপতিক সংহাৰ কৰিলে। তেতিয়া সনহেৰিবে লাজত তলমূৰ কৰি নিজ দেশলৈ উলটি গ'ল। পাছত তেওঁ নিজ দেৱতাৰ মন্দিৰত সোমালত তেওঁ নিজ ঔৰসত জন্ম পোৱাসকলেই সেই ঠাইতে তৰোৱালেৰে তেওঁক বধ কৰিলে। সেইদৰে জিহুৱাই হিস্কিয়াক আৰু জিৰচালেম নিবাসীসকলক অসুৰিয়াৰ ৰজা সনহেৰিবৰ হাতৰ পৰা আৰু আন সকলোৰে হাতৰ পৰা নিস্তাৰ কৰিলে আৰু সকলোতে তেওঁলোকক চলাই নিলে। তেতিয়া অনেক লোকে জিৰচালেমলৈ বুলি জিহুৱাৰ উদ্দেশ্যে উপহাৰ আৰু জিহুদাৰ ৰজা হিস্কিয়াৰ ওচৰলৈ বহুমূল্য বস্তু আনিলে, যাতে তেতিয়াই পৰা এইদৰে তেওঁ সকলো জাতিসমূহৰ দৃষ্টিত মহান হ'ব। সেই সময়ত হিস্কিয়া নৰিয়া হৈ মৃত্যুশয্যাত পৰিল। তেওঁ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। তাতে জিহুৱাই তেওঁক উত্তৰ দিলে আৰু তেওঁ যেন সুস্থ হয় তাৰে এটা আচৰিত লক্ষণ দেখুৱালে। কিন্তু হিস্কিয়াই পোৱা উপকাৰ অনুসাৰে জিহুৱাক প্ৰতিদান নিদিলে, কিয়নো তেওঁ মন গৰ্বী হ'ল। এই হেতুকে তেওঁ জিহুদাৰ আৰু জিৰচালেমৰ ওপৰত জিহুৱাৰ ক্ৰুদ্ধ হ'ল। অৱশ্যে হিস্কিয়া আৰু জিৰচালেম নিবাসীসকলে নিজ নিজ মনৰ গৰ্ব বুজি নিজকে নম্ৰ কৰিলে। সেইবাবে তেওঁলোকলৈ জিহুৱাৰ ক্ৰুদ্ধ হিস্কিয়াৰ ৰাজত্বকালত সিদ্ধ কৰা নহ'ল। হিস্কিয়াৰ অধিক ধন আৰু সন্মান আছিল। তেওঁ নিজৰ বাবে ৰূপৰ, সোণৰ, বহুমূল্য বাখৰ, সুগন্ধি দ্ৰব্য, ঢালৰ আৰু সকলোবিধ বহুমূল্য পাত্ৰৰ ভঁৰাল ৰাখিছিল। আনকি তেওঁৰ শস্যৰ দ্ৰাক্ষাৰস আৰু তেল আদি বস্তুৰ ভঁৰাল আৰু নানাবিধ পশুৰ ঘৰ আৰু মেৰ ছাগৰ জাকৰ বাবে গঁৰাল যুগুত কৰিলে। লগত আৰু নিজৰ বাবে নানা নগৰ সাজিলে আৰু খাৰ গৰু, মেৰ ছাগৰ আদিৰ অনেক জাক লাভ কৰিলে, কিয়নো ঈশ্বৰে তেওঁ অতিশয় অধিক সম্পত্তি দিছিল। এই হিস্কিয়াই ওপৰৰ ফালে থকা গিহুন ভুমুকৰ মুখ বন্ধ কৰি পোনে পোনে দাউদৰ নগৰৰ পশ্চিম ফালেদি সেই পানী নমাই আনিছিল। হিস্কিয়াই তেওঁৰ সকলো কাৰ্যত কৃতকাৰ্য হ'ল। কিন্তু দেশত ঘটা অদ্ভুত লক্ষণৰ বিষয়ে সুধিবলৈ বাবিলৰ অধ্যক্ষসকলে পঠোৱা দূতবোৰৰ কথাত হ'লে ঈশ্বৰে তেওঁ মনৰ সকলো ভাৱ জানিবৰ বাবে পৰীক্ষা কৰিবলৈ তেওঁক ত্যাগ কৰিলে। হিস্কিয়া অৱশ্যে বিতান্ত আৰু তেওঁ সৎকাৰ্যৰ কথা আমোছৰ পুত্ৰ যিচয়া ভাববাদী দৰ্শন পত্ৰিকাত জিহুদাৰ আৰু ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে। পাছত হিস্কিয়া তেওঁ ওপৰৰ পিতৃসকলৰ লগত নিদ্ৰিত হ'ল আৰু লোকসকলে দাউদৰ সন্তানসকলৰ মৈদামনিৰ সকলোতকৈ ওখ ঠাইত তেওঁক মৈদাম দিলে। তেওঁ মৰণৰ কালত সমুদায় জিহুদা আৰু জিৰচালেম নিবাসীসকলে তেওঁ সন্মান কৰিলে। তাৰ পাছত তেওঁ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ'ল।